ଏହା ଆକାଶବାଣୀ। বাতৰি সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। আজিৰ প্ৰধান বাতৰিসমূহত আছে, অসম, কেৰালাম আৰু পুডুচেৰীত এইবাৰ সৰ্বাধিক মহিলা ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে বুলি নিৰ্বাচন আয়োগৰ তথ্য প্ৰকাশ পাইছে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি নতুনকৈ মনোনীত সদস্য হৰিবংশক পৰ্যাগ্য পাঠ কৰোৱায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি জাপানৰ বিদেশ মন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসম, কেৰালাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত কালি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অসম, কেৰালাম আৰু পুডুচেৰীত এইবাৰ সৰ্বাধিক মহিলা ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। অসমত 86.50% মহিলাৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে কেৰালামত 81.19 আৰু পুডুচেৰীত 91.40% মহিলা ভোটদাতাই ভোটদান কৰে। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কালি ভোটদান প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন হোৱাৰ পাছত ই ভি এম আৰু ভি ভি পেটসমূহ সংশ্লিষ্ট জিলাসমূহৰ বাবে স্থাপন কৰা ষ্ট্ৰংৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। কেৰালামৰ 140টা সমষ্টিৰ বাবে 883গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। ৰাজ্যখনৰ 2,71,00,000 ভোটদাতাই এই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰে। আনহাতে পুডুচেৰীৰ 30টা বিধানসভা সমষ্টিত 294গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ কৰিছিল। মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি শান্তিপূৰ্ণভাৱে আৰু সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো নাগৰিকলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত বিৰামহীনভাৱে কাম কৰা পুলিং বিষয়া, নিৰাপত্তা বাহিনী তথা সকলো অংশীদাৰৰ প্ৰচেষ্টাৰ শলাগ লয়। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি নতুনকৈ মনোনীত সদস্য হৰিবংশক শপতবাক্য পাঠ কৰোৱায়। তেওঁ হিন্দী ভাষাত শপতগ্ৰহণ কৰে। শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন, জে পি নড্ডা, অৰ্জুন ৰাম মেঘৱাল আৰু ৰামনাথ ঠাকুৰ উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ প্ৰাক্তন উপসভাপতি হৰিবংশক ৰাজ্যসভালৈ মনোনীত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে শ্ৰীহৰিবংশে সাংবাদিকতা আৰু জনজীৱনত অমূল্য অৱদান আগবঢ়াইছে। গভীৰ চিন্তা আৰু দূৰদৰ্শিতাৰে শ্ৰীহৰিবংশে বিগত কেইবছৰমানত সদনৰ কাৰ্য বৃদ্ধি সমৃদ্ধি কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ ৰাষ্ট্ৰীয় সভাপতি নীতিশ কুমাৰক ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে নীতিশ কুমাৰ দেশৰ এগৰাকী অন্যতম অভিজ্ঞ নেতা আৰু সুশাসনৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক সকলোৱে শলাগ লৈছে। বিহাৰৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে শ্ৰীমোদীয়ে তেওঁৰ শলাগ লোৱাৰ লগতে সংসদক তেওঁ পুনৰবাৰ দেখা পোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। শ্ৰীকুমাৰৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাই সংসদৰ মৰ্যাদা অধিক বৃদ্ধি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত ভাৰতৰ সংবিধানৰ শেহতীয়া সংস্কৰণ হিন্দী ভাষাত প্ৰকাশ কৰে। এই সন্দৰ্ভত ৰাধাকৃষ্ণনে কয় যে হিন্দী ভাষা এটা অন্যতম পুৰণি আৰু সুৰীয়া ভাষা আৰু স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতৰ সংবিধানৰ হিন্দী সংস্কৰণ দেৱনাগৰী লিপিত প্ৰকাশ কৰা হৈছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পবিত্ৰ নথিখন বিভিন্ন ভাষাত উপলব্ধ কৰাৰ ক্ষেত্ৰত বিশেষ প্ৰচেষ্টা হাতত লৈছে। তেওঁ লগতে কয় যে ভাষা নিৰ্বিশেষে প্ৰতিজন নাগৰিকে যাতে দেশৰ আদৰ্শ সম্পূৰ্ণৰূপে বুজিব পাৰে আৰু ইয়াৰ সৈতে জড়িত হ'ব পাৰে সেয়া সুনিশ্চিত কৰিবৰ বাবে এটা উল্লেখযোগ্য পদক্ষেপ। যেতিয়া দেশৰ নাগৰিকে নিজ নিজ ভাষাত সংবিধানখন পঢ়িব আৰু বুজিব পাৰিব তেতিয়া শাসক আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব সংকুচিত হ'ব বুলিও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ভাষণত উল্লেখ কৰে। সংসদ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই সন্দৰ্ভত কয় যে এই অনুষ্ঠান ভাষিক ঐতিহ্যৰ উদযাপন তথা দেশৰ ঐক্য আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ। তেওঁ কয় যেতিয়া সংবিধানখন সকলো ভাষাতে উপলব্ধ হ'ব তেতিয়া সাধাৰণ মানুহে বুজিব পাৰিব আৰু নিজৰ অধিকাৰ সন্দৰ্ভত সজাগ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আজি জাপানৰ বিদেশ মন্ত্ৰী টোশিমিৎসু মোটেগিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োপক্ষই হৰমুজ প্ৰণালীৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচলকে ধৰি পশ্চিম এছিয়াৰ উন্নয়নৰ বিষয়ে আলোকপাত কৰে। ডঃ জয়শংকৰে পশ্চিম এছিয়াত সংঘাতত প্ৰাণ হেৰুওৱা ভাৰতীয় লোকৰ বাবে জাপানৰ মন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰা সন্দৰ্ভতো মত ব্যক্ত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে মৰিছাছত অনুষ্ঠিত নৱম ভাৰতীয় মহাসাগৰ সন্মিলনত অংশগ্ৰহণ কৰি আজি বিভিন্ন দেশৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গুখলক আজি সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োপক্ষৰ মাজত হোৱা কথা বতৰাত দেশ দুখনৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি পৰিলক্ষিত হয়। ডঃ জয়শংকৰে লগতে মৰিছাছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু মিলিটেণ্ট ছচিয়েলিষ্ট মুভমেণ্ট পাৰ্টীৰ নেতা পবিন্দ্ৰ কুমাৰ জুগনাথক সাক্ষাৎ কৰে। তেওঁ লগতে নেতাগৰাকীয়ে ভাৰত আৰু মৰিছাছৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত থকা দায়বদ্ধতাৰ শলাগ লয়। ডঃ জয়শংকৰে লগতে ছিচিলিৰ বিদেশ মন্ত্ৰীকো সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ভাৰতে ছিচিলিক সহায় কৰিব। তেওঁ লগতে ভূটানৰ বিদেশ মন্ত্ৰীকো সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজত থকা একক গুৰুত্বপূৰ্ণ সম্পৰ্ক সমৃদ্ধিশালী তথা সুদৃঢ় কৰি তোলা সন্দৰ্ভত আলোচনা কৰে। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ 142খন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰক্ৰিয়াৰ কালি অন্ত পৰে। অহা 13 এপ্ৰিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰী, তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীকে ধৰি অন্যান্য নেতাসকলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। অহা 29 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত কালি প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। 23 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 152খন আসনৰ বাবে 1586গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ঝাৰখণ্ডত আজি প্ৰায় 300 কোটি টকা ব্যয় সাপেক্ষে দুটা গুৰুত্বপূৰ্ণ পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্ৰকল্পসমূহৰ লক্ষ্য হ'ল যানজঁটৰ সমস্যা লাঘৱ কৰা আৰু পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণ কৰা। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় ছেঠে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভাৰতত আধুনিক ঘাইপথৰ নেটৱৰ্কৰ দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিছে। 2047চনৰ ভিতৰত পথ নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে ভাৰতে নিজৰ স্থান দখল কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যসভাৰ সাংসদ মহুৱা মাঝিয়ে কয় যে দেশজুৰি ঘাইপথৰ সম্প্ৰসাৰণে নতুন কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব আৰু মানৱ সৰবৰাহ ৰোধ কৰাত সহায় কৰাৰ লগতে মহিলা সবলীকৰণৰ ক্ষেত্ৰতো উল্লেখযোগ্য বৰঙণি আগবঢ়াব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বজালীৰ পাটাচৰ কুচি শংকৰদেৱ শিশু নিকেতনৰ জ্যোতিৰ্ময় দাসে 98.5% নম্বৰেৰে ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। বজালী বিধানসভা সমষ্টিৰ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়ে প্ৰথম স্থান লাভ কৰা জ্যোতিৰ্ময় দাসক অহা 2 বছৰৰ বাবে অধ্যয়নৰ সমগ্ৰ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিশ্বনাথৰ হাৱাজানৰ অম্বিকাগিৰি ৰাজচৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আকাংক্ষা ভূঞা দ্বিতীয় স্থান, ডিব্ৰুগড়ৰ লিটিল ফাৰাহ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ জিয়া ফাৰাহ ইছলাম তৃতীয় আৰু নলবাৰীৰ লিটিল ফাৰাহ স্কুলৰ সুৰজিত আখতাৰে চতুৰ্থ স্থান লাভ কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে বৰ্তমান সময়ত নিৰ্মাণ উদ্যোগটো এটা উদ্ভাৱন আৰু প্ৰযুক্তিচালিত উদ্যোগলৈ বিকাশ তোলা হৈছে। নতুন দিল্লীত অনুষ্ঠিত হোৱা 17 সংখ্যক নিৰ্মাণ উদ্যোগ উন্নয়ন পৰিষদ বিশ্বকৰ্মৰ বঁটা 2026 অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীগাডকাৰীয়ে কয় যে চৰকাৰে সমগ্ৰ দেশতে নিৰ্মাণ খণ্ডৰ মান্যতা উন্নত কৰাৰ লগতে ইয়াৰ লগত জড়িত ব্যয়সমূহ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ ভাৰতৰ নিৰ্মাণ আৰু আন্তঃগাঁথনি খণ্ডক দেশৰ অৰ্থনৈতিক বিকাশৰ সম্ভাৱনীয় আহিলা হিচাপে ব্যৱহাৰ কৰাৰ ওপৰত আলোকপাত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ বাংগালোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছ গুৱাহাটীত অংশ লোৱাই এইবাৰৰ 2খন খেলতে জয় হৈছে। দলটো বৰ্তমানলৈকে খেলা 3খন খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰথম বাতৰিকেইটা পুনৰবাৰ। অসম, কেৰালা আৰু পুজুচেৰীত এইবাৰ সৰ্বাধিক মহিলা ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে বুলি নিৰ্বাচন আয়োগৰ তথ্যত প্ৰকাশ পাইছে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি নতুনকৈ মনোনীত সদস্য হৰিবংশক শপত বাক্য পাঠ কৰোৱায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি জাপানৰ বিদেশ মন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰে। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 বজাত।